এয়া আকাশবাণী গুৱাহাটী নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই ৰূপজ্যোতি বৰুৱা। পঞ্চায়ত নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে শাসক বিৰোধীৰ লগতে নিৰ্দলীয় প্ৰাৰ্থীসকলে প্ৰচাৰ অভিযান তীব্ৰ কৰি তুলিছে। গোৱালপাৰা জিলাতো নিৰ্বাচনী প্ৰচাৰ অভিযান তীব্ৰতৰ হৈ উঠিছে। আজি সন্ধিয়া গোৱালপাৰা চহৰৰ সমীপৱৰ্তী গোবিন্দপুৰ চালাত কংগ্ৰেছ দলে দলীয় প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায়। এই প্ৰচাৰ সভাত দলৰ জ্যেষ্ঠ নেতা তথা ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনে অংশগ্ৰহণ কৰে। তেওঁ বিজেপি আৰু অসম গণ পৰিষদ দলক সমালোচনা কৰি নিজ দলৰ প্ৰাৰ্থীসকলৰ বাবে ৰাইজৰ পৰা ভোট বিচাৰে। সভাত পূব গোৱালপাৰা সমষ্টিৰ বিধায়ক এ কে ৰচিদ আলম আৰু জলেশ্বৰ বিধানসভা সমষ্টিৰ বিধায়ক আফতাবুদ্দিন মোল্লাও উপস্থিত থাকে। ধুবুৰী জিলাৰ কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন আৰু সংযুক্ত মৰ্চাৰ আহ্বানত কাশ্মীৰৰ পেহেলগামত হোৱা সন্ত্ৰাসবাদী আক্ৰমণৰ গৰিহণা দি জিলাখনৰ গৌৰীপুৰত ভালেসংখ্যক লোকে বিক্ষোভ প্ৰদৰ্শন কৰে। জনসাধাৰণে সন্ত্ৰাসবাদ তথা মৌলবাদক কঠোৰভাৱে দমন কৰিবলৈও চৰকাৰৰ ওচৰত দাবী জনায়। এনেধৰণৰ জঘন্য ঘটনা যাতে পুনৰাবৃত্তি হ'ব নোৱাৰে তাৰ বাবে সকলো ধৰণৰ ব্যৱস্থা ল'বলৈ আৰু ঘটনাৰ সৈতে জড়িত সন্ত্ৰাসবাদীসকলক কঠোৰ শাস্তি বিহিবলৈ ট্ৰেড ইউনিয়নৰ নেতৃবৃন্দই চৰকাৰৰ প্ৰতি আহ্বান জনায়। তামোলপুৰ জিলাৰ নাগৰিজুলিতো আজি পেহেলগামত পাক সমৰ্থিত সন্ত্ৰাসবাদীৰ বৰ্বৰ আক্ৰমণৰ বিৰোধিতা কৰা হয়। নাগৰিজুলি সচেতন হিন্দু সমাজৰ দ্বাৰা উলিওৱা এটা প্ৰতিবাদী সমদলত 200+ লোকে অংশগ্ৰহণ কৰে। সমদলটো নাগৰিজুলি ভাওৰাগুৰি হিন্দী স্কুল চকৰ পৰা নাগৰিজুলি কলেজ চক হৈ যাত্ৰা কৰাৰ সময়ত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে প্ৰতিবাদত মুখৰ হৈ পৰে। পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণত জড়িতসকলৰ বিৰুদ্ধে কঠোৰ শাস্তি প্ৰদান কৰিবলৈও নাগৰিজুলি সচেতন হিন্দু সমাজে চৰকাৰৰ প্ৰতি আহ্বান জনাইছে। যোৱা 22 এপ্ৰিলত জম্মু কাশ্মীৰৰ পেহেলগামত সন্ত্ৰাসবাদী আক্ৰমণত নিহত লোকসকলৰ প্ৰতি আজি পাঠশালা মাৰোৱাৰী সেৱা সদন চৌহদত পাঠশালা মাৰোৱাৰী সমাজে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰে। পাঠশালা মাৰোৱাৰী সেৱা সদনৰ উপসভাপতি দিলীপ হাঞ্চাৰীৰ সভাপতিত্বত আয়োজিত এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত সদনৰ যুটীয়া সম্পাদক গণেশ আগৰৱালাই কাৰ্যসূচীৰ উদ্দেশ্য ব্যাখ্যা কৰে। তেওঁ পেহেলগামত সন্ত্ৰাসবাদী আক্ৰমণক অমানৱীয় কাৰ্য বুলি অভিহিত কৰাৰ লগতে ইয়াক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে। বৈঠকত মাৰোৱাৰী সমাজৰ কেইবাগৰাকীও ব্যক্তিয়ে মৃতসকলৰ প্ৰতি শ্ৰদ্ধা জনোৱাৰ লগতে সন্ত্ৰাসবাদক কঠোৰ হাতেৰে দমন কৰিবলৈ চৰকাৰৰ প্ৰতি আহ্বান জনায়। পশ্চিম দৰং জাতীয় বিদ্যালয়ত আজি জাতীয় বিদ্যালয় ৰাজ্যিক বৃত্তি আৰু দৰং জিলা জাতীয় বিদ্যালয় বৃত্তিত স্থান লাভ কৰা ছাত্ৰ ছাত্ৰীসকলক বঁটা প্ৰদান অনুষ্ঠান বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হয়। এই অনুষ্ঠানত ৰাজ্যিক বৃত্তিপ্ৰাপ্ত 211 আৰু জিলা বৃত্তি লাভ কৰা 58 ছাত্ৰ ছাত্ৰীক বৃত্তি বঁটা প্ৰদান কৰা হয়। কেন্দ্ৰীয় জাতীয় বিদ্যালয়ৰ ছাত্ৰ মান্যম শৰ্মাই অষ্টম শ্ৰেণীৰ শাখাত আৰু জাতীয় বিদ্যালয়ৰ চিপাজাৰৰ ছাত্ৰী সৃষ্টিৰূপা বৰুৱাই পঞ্চম শ্ৰেণীৰ শাখাত শ্ৰেষ্ঠ হোৱাৰ বাবে বৃত্তিৰ বঁটা লাভ কৰে। অসম জাতীয় বিদ্যালয়ৰ শিক্ষা সংসদৰ দ্বাৰা প্ৰথমবাৰলৈ আয়োজন কৰা ৰাজ্যিক বৃত্তি পৰীক্ষাত জাতীয় বিদ্যালয় চিপাজাৰৰ সোহেল তনবীৰ, জ্ঞান দৰ্শন জাতীয় বিদ্যালয়ৰ ছাত্ৰ ধৃতিস্মিতা কাকতি আৰু কেন্দ্ৰীয় জাতীয় বিদ্যালয়ৰ ছাত্ৰ শুভংকৰ শৰ্মাই বৃত্তি লাভেৰে জিলাখনলৈ সুনাম কঢ়িয়াই আনিছে। বাক্সা জিলাৰ গাৰামদেউত আজি বাক্সা আঞ্চলিক সাহিত্য সভাৰ অধিৱেশন সম্পন্ন হয়। এই উপলক্ষে পুৱা পতাকা উত্তোলন, স্মৃতি তৰ্পণ আদি কাৰ্যসূচীৰ পাছত বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়। শোভাযাত্ৰাত অসমৰ বিভিন্ন সংস্কৃতি প্ৰদৰ্শন কৰা হয়। নৱনিৰ্বাচিত সভাপতি দয়াল কলিতাৰ সভাপতিত্বত বিয়লিৰ ভাগত এখন মুকলি সভা অনুষ্ঠিত হয়। হোজাইৰ কাকিত আজি হাইস্কুল শিক্ষান্ত পৰীক্ষা সুখ্যাতিৰে উত্তীৰ্ণ হোৱা 29 ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়। এটা বেচৰকাৰী সংস্থাৰ উদ্যোগত আয়োজিত অনুষ্ঠানত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা 29 ছাত্ৰ ছাত্ৰীক বঁটা আৰু নগদ ধন আগবঢ়োৱা হয়। এই অনুষ্ঠানতে হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম স্থান দখল কৰা যোৰহাটৰ আমিষী শইকীয়াকে ধৰি ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ আন কেইজনমান কৃতি শিক্ষাৰ্থীক সম্বৰ্ধনা জনোৱা হয়। গুৱাহাটী প্ৰেছ ক্লাবৰ উদ্যোগত ক্ৰীড়া আৰু যুৱ কল্যাণ সঞ্চালকালয়ৰ সহযোগত গুৱাহাটীৰ আৰ জি বৰুৱা ক্ৰীড়া প্ৰকল্পৰ কনকলতা ইনড'ৰ ষ্টেডিয়ামত আজিৰে পৰা বেডমিণ্টন প্ৰতিযোগিতা অনুষ্ঠিত হৈছে। দুদিনীয়াকৈ আয়োজিত এই প্ৰতিযোগিতাত 16 মহিলা আৰু 37 পুৰুষ খেলুৱৈয়ে অংশগ্ৰহণ কৰিছে। IPL ক্ৰিকেট প্ৰতিযোগিতাৰ দিল্লীত অনুষ্ঠিত এখন খেলত দিল্লী কেপিটেলছে প্ৰথমে বেট ধৰি ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুক জয়ৰ বাবে 163 লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। ইপিনে আজি মুম্বাইৰ ৱানখেৰে ষ্টেডিয়ামত অনুষ্ঠিত আন এখন খেলত মুম্বাই ইণ্ডিয়ানছে লক্ষ্ণৌ ছুপাৰ জায়েণ্টছক 54 পৰাস্ত কৰে। প্ৰথমে বেট ধৰি মুম্বাই ইণ্ডিয়ানছে নিৰ্ধাৰিত 20 7 উইকেট হেৰুৱাই 215 সংগ্ৰহ কৰে। মুম্বাইৰ হৈ ৰায়ন ৰিকেলটনে 58 আৰু সূৰ্যকুমাৰ যাদৱে 54 বৰঙণি আগবঢ়ায়। নিশাৰ আঞ্চলিক বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বুলেটিন পুৱা 7:05